নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ইভা মহন্ত। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা কৰা হৈছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰে। সেই অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট ৰাণা প্ৰতাপ কলিতালৈ আগবঢ়োৱা হৈছে অসম বৈভৱ বঁটা। অসম সৌৰভ বঁটাৰ বাবে সংগীত শিল্পী দীপেন বৰুৱা, নাট্যকৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামদুৰাইৰ নাম বিবেচনা কৰা হৈছে। আনহাতে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12গৰাকী ব্যক্তিৰ লগতে আন 3টা প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা। এই প্ৰতিষ্ঠানকেইটা হৈছে কলিয়াবৰৰ সুৰেণ এহেম, তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱৰ হলৌ বান্দৰ সংৰক্ষণৰ বাবে অহৰ্নিশে কাম কৰি অহা ইক' ডেভেলপ ছচাইটি আৰু বন্যহস্তীৰ হকে দীৰ্ঘদিনে কাম কৰি অহা নগাঁৱৰ হাতীবন্ধু। অহা 30 মাৰ্চত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই বঁটাসমূহ প্ৰদান কৰিব। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা কোচিং চেণ্টাৰসমূহ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন আনিব বুলিও সদৰি কৰে। তেওঁ কয় যে কোচিং চেণ্টাৰসমূহক নিয়ন্ত্ৰণ কৰিব পৰাকৈ সম্প্ৰতি কোনো ব্যৱস্থা নাই আৰু সেয়ে চলিত বিধানসভা অধিৱেশনতে কোচিং চেণ্টাৰ নিয়ন্ত্ৰণৰ বাবে আছাম কোচিং ইনষ্টিটিউট বিধেয়ক উত্থাপন কৰা হ'ব। আনহাতে মেডিকেল শিক্ষাৰ বাবে প্ৰৱেশ পৰীক্ষা কেৱল চৰকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বায়'মেট্ৰিক পৰীক্ষাৰ পাছতহে এতিয়াৰ পৰা পৰীক্ষা হলত পৰীক্ষাৰ্থী প্ৰৱেশ কৰিব পাৰিব। এই বিষয়টো নেচনেল টেষ্টিং এজেন্সীক অৱগত কৰিবৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়া বুলিও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ আহাৰ গ্ৰহণ প্ৰক্ৰিয়া পৰিষ্কাৰ পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মতভাৱে উপলব্ধ কৰোৱাৰ লক্ষ্যৰে আজি ওদালগুৰি জিলাৰ বামুনজুলি চাহ বাগিচাত আনুষ্ঠানিকভাৱে উন্নত মানৰ টিফিন বাকচ বিতৰণ কৰা হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰায় 6000 শ্ৰমিকৰ মাজত টিফিন বাকচ বিতৰণ কৰে। প্ৰমোদ বড়োৱে জানিবলৈ দিয়া মতে এই বিশেষ আঁচনিৰ অধীনত 12 ঘণ্টালৈকে খাদ্য গৰম আৰু স্বাস্থ্যসন্মতভাৱে সুৰক্ষিত হৈ থাকিবলগীয়া টিফিন বাকচ প্ৰথম পৰ্যায়ত 31,000 শ্ৰমিকৰ মাজত বিতৰণ কৰা হ'ব। জলবায়ু পৰিৱৰ্তনক মূল বিষয় হিচাপে লৈ যোৱা 7 মাৰ্চত আৰম্ভ হোৱা জোনাকী উত্তৰ পূব চলচ্চিত্ৰ মহোৎসৱ 2025ৰ আজি সামৰণি পৰে। গুৱাহাটী বিশ্ববিদ্যালয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ সহযোগত এই চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছিল। মানুহ আৰু প্ৰকৃতিৰ সংঘাত, প্ৰকৃতি আৰু জলবায়ু তথা অন্যান্য শিতানত মুঠ 25খন চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হয়। আজি জোনাকীৰ সামৰণি অনুষ্ঠানত বিশিষ্ট ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। 2023বৰ্ষৰ মুনীৰ বৰকটকী সাহিত্য বঁটা বিশিষ্ট গল্পকাৰ নয়নজ্যোতি শৰ্মাক আৰু 2024বৰ্ষৰ এই বঁটা পাপৰি বৰ্মনক প্ৰদান কৰা হৈছে। আজি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2গৰাকী গল্পকাৰক এই বঁটা প্ৰদান কৰা হয়। জালকটাজুৰি গল্প সংকলনৰ বাবে নয়নজ্যোতি শৰ্মা আৰু পৰুৱা পোহনীয় শীৰ্ষক গল্প সংকলনৰ বাবে পাপৰি বৰ্মনক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। বিশিষ্ট লেখিকা শিক্ষাবিদ তিলোত্তমা মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত মুনীৰ বৰকটকী সাহিত্য বঁটা, ঐতিহ্য আৰু গুৰুত্ব শীৰ্ষক বিষয়ত ভাষণ দিয়ে বিশিষ্ট সমালোচক দেৱভূষণ বৰাই। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জ্ঞানপীঠ বঁটাপ্ৰাপক সাহিত্যিক দামোদৰ মৌৰ্যুৱে মোৰ কাহিনী আপোনাৰ কাহিনী শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 252 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডে নিৰ্ধাৰিত 50 অভাৰ 7টা উইকেট হেৰুৱাই 251 ৰাণ সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেলে সৰ্বাধিক 63 ৰাণ কৰে। ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। আনহাতে মহম্মদ শামী আৰু ৰবীন্দ্ৰ জাদেজাই 1টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে বেটিং আৰম্ভ কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত 5টা উইকেট হেৰুৱাই 212 ৰাণ কৰি খেলি আছে। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই 76 আৰু শ্ৰেয়াছ আয়াৰে 48 ৰাণ কৰি আউট হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।